নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে। ৰাজ্য চৰকাৰে এখন অধিসূচনাযোগে যোৱা নিশা এই বিষয়ে সদৰি কৰিছিল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল। জি এম চি এইচত কৰা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি আদালতত দাখিল কৰাৰ লগতে শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গক অৰ্পণ কৰা হৈছিল যদিও শ্ৰীমতী গাৰ্গে সেয়া আৰক্ষীক উভতাই দিয়ে। তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত এই প্ৰতিবেদন আৰক্ষী আৰু আদালতৰ ওচৰত থকা উচিত বুলি তেওঁ অনুভৱ কৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে।
যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত চেক হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই, যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ। যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ, যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছোঁ। গতিকে মই সেই ৰিপৰ্টটো তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ, সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ।
এছ আই টিয়ে আজি গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰে। তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰে। এই ঘটনা সন্দৰ্ভত আজি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী সুইটি দাস আৰু সাংবাদিক প্ৰণয় বৰদলৈৰো ভাষ্য গ্ৰহণ কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধা পোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11 সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হবলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ 38,000 হিতাধিকাৰীলৈ 10,000 টকাকৈ চেকযোগে ধন বিতৰণ কৰে। বিশ্বনাথ সমষ্টিৰ প্ৰায় 35,000 গৰাকী আৰু বিহালী সমষ্টিৰ 3,000 গৰাকী গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে এই আঁচনিৰ জৰিয়তে 3,038 কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ আত্মসহায়ক গোটৰ 8 মহিলা লাখপতি হবলৈ সমৰ্থ হৈছে। বেংকসমূহৰ পৰা ঋণ লাভ কৰা 99% আত্মসহায়ক গোটৰ মহিলাই বেংকৰ ঋণ ঘূৰাই দিছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি বিশ্বনাথৰ পাভৈত পঞ্চম অসম কামাণ্ডো বেটেলিয়নৰ কাৰ্যালয় মুকলি কৰে। 2022 চনত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ডঃ ৰবি কুতাই বিটিচিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ 11 বজাৰ পৰা এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিটিচিৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত এৰ অংশীদাৰী দল হ'ব বুলি শ্ৰীমহিলাৰীয়ে প্ৰকাশ কৰিছে, কিন্তু ইয়াৰ বাবে ইউ পি পি এলৰ সৈতে এন ডি এৰ সম্পৰ্ক ৰহিত হোৱাৰ চৰ্ত আৰোপ কৰিছে। এই চৰ্তই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা দেখা দিছে। শ্ৰীমহিলাৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 10 গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ পৰিষদ গঠনৰ পাছত ভূমিহীন বৈধ নাগৰিকক ভূমিপত্তা প্ৰদানত গুৰুত্ব আৰোপ কৰিব বুলিও উল্লেখ কৰে। জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতি গোৱালপাৰাৰ উদ্যোগত হিয়াৰ আমুথু জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনাৰে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠী প্ৰাংগণত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। পুৱা প্ৰভাত ফেৰীৰ পাছত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই জুবিন গাৰ্গ স্মৃতিগ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত ভাগৱত পাঠ, কোৰাণ পাঠ, বাইবেল পাঠ, নাম প্ৰসংগৰ লগতে নাহৰ গছ ৰোপণ কৰা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পৰ উদ্যোগত আৰু চিপাঝাৰৰ পশ্চিম চুবা ন যুৱক সংঘৰ উদ্যোগত আজি দৰং জিলাৰ চিপাঝাৰৰ পশ্চিম চুবা গাঁৱত 71 সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। সভাত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থান সন্দৰ্ভত আলোচনা কৰা হয়।